আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে। ৰাজ্যৰ 27খন জিলাত একেলগে ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন 25,007টা কেন্দ্ৰত বেলটযোগে অনুষ্ঠিত হৈছিল। ভোটদাতাসকলে 21,920খন গাঁও পঞ্চায়ত, 2,191খন আঞ্চলিক পঞ্চায়ত আৰু 397টা জিলা পৰিষদৰ সদস্য পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনত নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰে। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ পদত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। এইবাৰ গাঁও পঞ্চায়ত সদস্যৰ বাবে কোনো দলীয় প্ৰাৰ্থী নাছিল। ৰাজনৈতিক দলৰ সলনি নিৰ্দলীয়ভাৱে প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। ভোটগণনাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জিলাই জিলাই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে। সমৰ্থ পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে কাইলৈৰে পৰা চলিত 2025-26 বৰ্ষত স্নাতক পাঠ্যক্ৰমত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ৰাজ্যৰ শিক্ষা বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অৰ্থাৎ নন CUET প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কাইলৈৰে পৰা 22 মেলৈকে আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্বাচন আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 29 মেৰ পৰা 1 জুনৰ ভিতৰত প্ৰথমখন মেধা তালিকা প্ৰস্তুত কৰি চূড়ান্ত কৰাৰ লগতে 2 জুনত প্ৰথম মেধা তালিকা প্ৰকাশ পাব। 4 জুন আৰু 5 জুনত প্ৰথম মেধা তালিকাত অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 7 জুনত দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পাব। 9 জুন আৰু 10 জুনত তালিকাখনত অন্তৰ্ভুক্ত হোৱা শিক্ষাৰ্থীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। 11 জুনৰ পৰা 14 জুনলৈকে পোনপটীয়া নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। অহা 1 আগষ্টৰ পৰা প্ৰথম ষান্মাসিকৰ শ্ৰেণীসমূহ আৰম্ভ হ'ব। উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অৰ্থাৎ CUET জৰিয়তে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া 5 জুলাইৰ পৰা আৰম্ভ হ'ব। নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত 2024-25 বিত্তীয় বৰ্ষত 95,80,28,000 টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত যান বাহন পৰিদৰ্শক, বিধি বলবৎকাৰী পৰিদৰ্শক তথা বিষয়া কৰ্মচাৰীৰ প্ৰচেষ্টাৰ ফলত বিভাগটোৱে এই অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিছে। বিগত বিত্তীয় বৰ্ষৰ মাৰ্চত ৰাজ্যৰ পৰিবহণ আয়ুক্তৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যান বাহনৰ গৰাকীসকলে বকেয়া কৰ আদায় দিয়াৰ পৰিপ্ৰেক্ষিতত বিভাগটোৱে 11 কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰে। ইয়াৰ আগেয়ে জানুৱাৰীত 9,94,00,000 টকাৰো অধিক আৰু ফেব্ৰুৱাৰীত 7,55,00,000 টকাৰো অধিক ৰাজহ বিভাগটোৱে সংগ্ৰহ কৰিছিল। গোলাঘাট জিলাৰ খুমটাইৰ মৌখোৱাত আজি পুৱা বিদ্যুৎস্পৃষ্ট হৈ এজন ছাত্ৰৰ মৃত্যু হয়। এই ঘটনাত 2গৰাকী গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি পুৱা টিউচন কৰিবলৈ অহা 3গৰাকী ছাত্ৰ ছাত্ৰীৰ গাত বিদ্যুৎ প্ৰবাহিত তাঁৰ ছিগি পৰে আৰু লগে লগে মৌখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰ ছাজিদুৰ ৰহমানৰ মৃত্যু হয়। বিদ্যুৎ প্ৰবাহৰ ফলত 7ম শ্ৰেণীৰ ছাত্ৰী ফৰিহা আহমেদ আৰু 8ম শ্ৰেণীৰ ছাত্ৰ শফিকুল আহমেদ গুৰুতৰভাৱে আহত হয়। 2গৰাকীকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পৰ্যন্ত 50 জন লোকক গ্ৰেপ্তাৰ কৰিছে। বিশ্বনাথ আৰক্ষীয়ে কালি জব্বুৰ ইছলাম আৰু মৰিগাঁও আৰক্ষীয়ে ৰহুল আমিন নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষী এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱা মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ভাৰত বিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক 6জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ছিক্কিমৰ জৰেথাং আৰু লেগচিত হৈ মেলিৰ পৰা ডেণ্টামলৈ নতুন ৰেলপথৰ জৰীপ কাৰ্যৰ বাবে 2,25,00,000 টকাৰ অনুমোদন দিয়া হৈছে। ৰেল মন্ত্ৰালয়ে ইতিমধ্যে স্থানৰ চূড়ান্ত জৰীপত অনুমোদন জনাইছে। ভাৰত নেপাল সীমান্তত অৱস্থিত ডেণ্টামৰ দৰে আওহতীয়া চহৰক ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে এই প্ৰকল্প ৰূপায়ণ কৰা হ'ব। যোৰহাট জিলা ডবা সন্থাৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ অংশ হিচাপে অহা 16-18 মেলৈ সদৌ অসম আন্তঃজিলা 7 বছৰ, 9 বছৰ আৰু 11 বছৰ অনুৰ্ধৰ ডবা প্ৰতিযোগিতা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। 20-28 জুলাইলৈকে সদৌ অসম মুকলি মহিলা আৰু 13-17 বছৰ অনুৰ্ধৰ ডবা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বছৰটোৰ শেষৰ ফালে এখন আন্তঃৰাষ্ট্ৰীয় ফিডাৰেটিং ডবা প্ৰতিযোগিতা আৰু অন্যান্য কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 শুনিবলৈ পাব।